জিউচুৱা পাঁচ অধ্যায়। লোকসকলক চুন্নত কৰা, নিষ্ঠাৰ পৰ্ব পালন কৰা। পাছত জিহুৱাই যে ইজৰাইলৰ সন্তানসকল পাৰ নোহোৱালৈকে জৰ্দন পানী শুকুৱাই ৰাখিলে, এই কথা জৰ্দনৰ পশ্চিম পাৰে থকা ইমূৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানিয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আঁতৰ হৈ গ'ল, আৰু ইজৰাইলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ'ল। সেই সময়ত জিহুৱাই জিহুচুৱাক ক'লে, তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইজৰাইলৰ সন্তানসকলক দ্বিতীয়বাৰৰ বাবে চুন্নত কৰোৱা। তেতিয়া জিহুচুৱাই শিলৰ কটাৰী তৈয়াৰ কৰি গিবেথ হাৰলুথ নামেৰে পৰ্বতৰ ওচৰত ইজৰাইলৰ সন্তানসকলৰ চুন্নত কৰোৱালে। জিহুচুৱাই তেওঁলোকক চুন্নত কৰোৱাৰ কাৰণ এই যে, মিছৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিছৰৰ পৰা যাত্ৰা কৰি আহি থাকোঁতে মৰুভূমিৰ বাটৰ মাজতে মৰিল। যদিও মিছৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নত কৰোৱা হৈছিল, কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱা সকলৰ কোনো এজনৰে চুন্নত কৰোৱা হোৱা নাছিল। কাৰণ মিছৰৰ পৰা ওলাই আহোঁতে ইজৰাইলৰ সন্তানসকলে চল্লিছ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল। তাতে জিহুৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে জিহুৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল। জিহুৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি জিহুৱাই তেওঁলোকৰ আগত শপত খাইছিল। পাছত তেওঁলোকৰ সলনি সকলোকে পোৱা সন্তানসকলে দেখিবলৈ পালে, জিহুচুৱাই তেওঁলোকৰেই চুন্নত কৰোৱালে, কিয়নো তেওঁলোক অচুন্নত আছিল। আহি থাকোঁতে বাটত তেওঁলোকৰ চুন্নত কৰা হোৱা নাছিল। এইদৰে গোটেই জাতি চুন্নত কৰাৰ পাছত তেওঁলোক সুস্থ নোহোৱালৈকে চাৰণীৰ মাজত নিজ নিজ ঠাইতেই থাকিল। পাছত জিহুৱাই জিহুচুৱাক ক'লে, আজি মই তোমালোকৰ পৰা মিছৰৰ দুনাম স্বৰূপ শিল বগৰাই পেলাম, এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে। ইজৰাইলৰ সন্তানসকলে গিলগলত চাৰণী পাতিলে আৰু মাহৰ চতুৰ্দশ দিনৰ গধূলি বেলা জিৰিও সমৰ্থলত নিষ্ঠাৰ পৰ্ব পালন কৰিলে। সেই নিষ্ঠাৰ পৰ্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে। সেইদিনাই তেওঁলোকে খমিৰ, নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে, আৰু তাৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ'ল। তেতিয়াৰে পৰা ইজৰাইলৰ সন্তানসকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে। জিৰিহুৰ পতন আৰু বিনাশ। জিৰিহুৰ ওচৰত থকা সময়ত জিহুচুৱাই চকু তুলি চাই দেখিলে যে তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে, আৰু সেই পুৰুষৰ হাতত আছে এখন ফাকৰ পৰা উলিওৱা তৰোৱাল। তেতিয়া জিহুচুৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, তুমি আমাৰ পক্ষৰ নে আমাৰ শত্ৰুবোৰৰ পক্ষ? তেতিয়া তেওঁ ক'লে, মই কোনো পক্ষৰেই নহওঁ, মই জিহুৱাৰ সৈন্য বাহিনীৰ সেনাপতি, এতিয়া মই আহিলোঁ। তেতিয়া জিহুচুৱাই মাটিলৈ মূৰ দুৱাই প্ৰণিপাত কৰি তেওঁক ক'লে, মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে? জিহুৱাৰ সৈন্য বাহিনীৰ সেনাপতিয়ে জিহুচুৱাক ক'লে, তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা হুলুকুৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা সেই ঠাই পবিত্ৰ। তেতিয়া জিহুচুৱাই সেইদৰে কৰিলে।